এয়া আকাশবাণী। উজনি অসমৰ বাতৰি সৈতে মই পুলক গগৈ। অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি উভতি নহাৰ বাটেৰে গুচি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ৰখা হৈছে। জনসাধাৰণে হিয়াৰ আমঠু শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিছে। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজি গোটেই নিশা আৰু কাইলৈও ষ্টেডিয়াম খোলা থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে যোৱা অগণন অনুৰাগীৰ সুবিধা হোৱাকৈ আজি ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে। ষ্টেডিয়ামলৈ অনাৰ পূৰ্বে শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলীপাৰাৰ নিজ বাসগৃহলৈ নিয়া হয়। আজি পুৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ অনাৰ পাছত অগণন জনতাৰ সুমুনীয়াস আৰু চকুলোৰ মাজত প্ৰায় 6.5 ঘণ্টাযোৰা যাত্ৰাৰ অন্তত শিল্পীগৰাকীৰ নশ্বৰ দেহ কাহিলীপাৰাৰ নিজ বাসগৃহলৈ অন্তিমবাৰৰ বাবে লৈ যোৱা হয়। ৰাজ্য চৰকাৰে আজি সন্ধিয়া শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত এখন কেবিনেট বৈঠকৰ আহ্বান কৰিছে। পৰিয়ালৰ ইচ্ছা অনুসৰি সোণাপুৰত জুবিন গাৰ্গৰ সমাধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি ইতিমধ্যে মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেইটো পৰ্যবেক্ষণ কৰি আছে আৰু আমাৰ ৰাজহ বিভাগকো মাটিৰ কথাত দায়িত্ব দিছে। সেইকাৰণে আমাৰ বিষয়াসকল আজি ৰাতিপুৱা 6টা বজাতে ইয়াত আহি সকলোখিনি চাইছে, মুখ্য সচিবো আহিছে। গতিকে আমি এই স্থানটোৱে এটা উপযুক্ত স্থান বুলি ভাবিছোঁ, কাৰণ তেখেতসকলৰ পৰিয়ালেও সোণাপুৰৰ বিষয়ে উল্লেখ কৰিছে। গতিকে আমি চিন্তা কৰিছোঁ যে এনে এজন মহান ব্যক্তিক আমি ইয়াত যদি এটা সুন্দৰ পৰিৱেশত তেখেতৰ স্মৃতি যুগমীয়া কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা। আৰু সেইকাৰণে আজি আমাৰ ইয়াত গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছোঁ, গতিকে আমি সেই প্ৰস্তুতি আৰম্ভ কৰিছোঁ।
ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত চাইমন ৱংৰ সৈতে কথা পাতিছে বুলি জনাইছে। বিৰল প্ৰতিভাসম্পন্ন শিল্পী, একাধিক প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত মিৰম্মান হৈ আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলাৰ মাকুমত আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এটা সমদল উলিওৱা হয়। দৰং জিলা সাহিত্য সভা, মঙলদৈ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, মঙলদৈ মহাবিদ্যালয়কে ধৰি দৰং জিলাৰ বিভিন্ন স্থানত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সমূহীয়া প্ৰাৰ্থনা সভা, ৰাজহুৱা স্মৃতিচাৰণ অনুষ্ঠান আদি আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশৰ 5,100 কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি, ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে 3,700 কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীৰ মাজতে প্ৰধানমন্ত্ৰীয়ে আন বিভিন্ন প্ৰকল্পৰ লগতে টাৱাং সীমান্তৰ জিলাত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 1,290 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প মুকলি কৰিব। এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যখনৰ যোগাযোগ, স্বাস্থ্য, অগ্নি নিৰ্বাপন সেৱাকে ধৰি কেইবাটাও ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ ইটানগৰত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে ৰাজ্যখনৰ স্থানীয় কৰদাতা, ব্যৱসায়ী আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰিব। ত্ৰিপুৰাৰ মাতাবাৰীৰ মাতা ত্ৰিপুৰা সুন্দৰীৰ চৌহদত প্ৰধানমন্ত্ৰীয়ে ভালেমান উন্নয়নমূলক কাম কাজৰ শুভাৰম্ভ কৰিব। আজি মহালয়া। মহালয়াৰ পবিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপুত্ৰীৰ ৰূপত পূজা দি শাৰদীয় দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহ আৰম্ভ হ'ব। এইবাৰ দেৱীয়ে হস্তীত আগমন কৰিব আৰু ঘোঁৰাৰে গমন কৰিব। মহালয়া উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ, জানজুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্ৰ ক্ষণত শ্ৰাদ্ধ আগবঢ়ায়। উল্লেখযোগ্য যে প্ৰতিবছৰে উজনি অসমৰ যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মহালয়া উপলক্ষে পুৱাতে সমদল উলিওৱা হয়, যদিও এইবাৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত সকলো স্থবিৰ হৈ পৰে। যোৰহাট, শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাৰদীয় দুৰ্গা পূজা সমিতিসমূহে মহালয়াৰ প্ৰভাত ফেৰী আৰু শোভাযাত্ৰা বাতিল কৰে। প্ৰতিহৰতৰ প্ৰভাতক গীতেৰে সম্ভাষণ জনোৱা জনগণৰ আপোন শিল্পীগৰাকীৰ বিয়োগে এইবাৰ শাৰদীয় পূজাৰ পৰিৱেশো ম্লান কৰি তুলিছে। জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে আজি আৰু কাইলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। কাইলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়াৰ পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া 25 আৰু 26 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45